ৰূপীয় ওঠেৰে মিঠা মিঠা সুমাৰে মোৰে দুবাহুতে ৰোৱানা পক্ষী হৈ নামানা।